প্রথম বংশাৱলী ১৯ অধ্যায়। অমোনিয়া, অৰামিয়া আৰু ফিলিষ্টিয়াসকলৰ সৈতে দাউদে যুদ্ধ কৰা। অমোনৰ লোকসকলৰ ৰজা নাহশৰ মৃত্যুৰ পাছত তেওঁ পুত্ৰ তেওঁ পদৰ ৰজা হ'ল। দাউদে ক'লে, নাহশৰ পুত্ৰ হানুনে মোৰ প্ৰতি দয়া দেখুৱাইছিল, সেয়ে ময়ো তেওঁলৈ দয়া কৰিম। সেইবাবে দাউদে তেওঁৰ পিতৃক সান্ত্বনা দিবলৈ বাৰ্তাবাহকসকলক পঠালে। দাউদৰ দাগবোৰ অমোনৰ দেশত সোমাই হানুনক সান্ত্বনা দিবলৈ তেওঁৰ ওচৰলৈ গ'ল। কিন্তু অমোনৰ প্ৰধান লোকসকলে হানুনক ক'লে, দাউদে আপোনাক সান্ত্বনা দিবলৈ মানুহ পঠিওৱাৰ বাবে আপুনি ভাবিছেনে আপোনাৰ পিতৃক সঁচাকৈয়ে সন্মান কৰে? আপোনাৰ দেশ ধ্বংস কৰিবলৈ তেওঁ দাগবোৰে অনুসন্ধান কৰি দেশৰ বুজ বিচাৰ ল'বলৈ ইয়ালৈ আহিছে। সেয়ে হানুনে দাউদৰ দাসসকলক ধৰি তেওঁলোকৰ দাড়ি খুৰালে। তেওঁলোকৰ পিন্ধা কাপোৰ কঁকালৰ পৰা টপিনালৈকে কাটি তেওঁলোকক যাবলৈ দিলে। যেতিয়া তেওঁলোকে দাউদক এই সকলো কথা ব্যাখ্যা কৰিলে, তেতিয়া তেওঁলোকে লাজ পোৱাৰ বাবে তেওঁলোকক সাক্ষাৎ কৰিবলৈ তেওঁলোকৰ লগত মানুহ পঠালে। আৰু ৰজাই তেওঁলোকক আজ্ঞা দিলে, তোমালোকৰ দাড়ি নাবাঢ়ে মানে তোমালোক জিৰিহুত থাকা, তাৰ পাছত উভতি আহিবা। যেতিয়া অমোনৰ লোকসকলে দেখিলে যে দাউদৰ বাবে তেওঁলোক ক্ষীণলগীয়া হ'ল, হানন আৰু অমোনৰ লোকসকলে অৰাম, নহৰিয়ম, মাখা আৰু চুবাৰ পৰা ৰথ আৰু অশ্বাৰোহীসকলক অনাৰ বাবে 1,000 কিকৰ ৰূপ পঠালে। তেওঁলোকে 32,000 ৰথ আৰু মাখাৰ ৰজা আৰু তেওঁ লোকসকলক ভাড়া দি আনিলে। তেওঁলোকে আহি মেদবাৰ আগত চাউনি পাতিলে। অমোনৰ লোকসকলে নিজৰ নগৰৰ পৰা ওলাই গোট খাই যুদ্ধলৈ আহিল। যেতিয়া দাউদে এই কথা শুনিলে, তেওঁ জোৱাবক আৰু সকলো সৈন্যসকলক তেওঁলোকক সাক্ষাৎ কৰিবলৈ পঠালে। অমোনৰ লোকসকলক বাহিৰলৈ আহি নগৰৰ দুৱাৰত যুদ্ধ কৰিবৰ অৰ্থে সৈন্যসকলে শাৰী পাতিলে। আৰু যিসকল ৰজা নিজে আহিছিল তেওঁলোক পথাৰত আছিল। যেতিয়া জোৱাবে তেওঁ আগফালে আৰু পাছফালে দুয়োফালে যুদ্ধৰ বাবে শাৰী পাতি থকা দেখিলে, তেতিয়া তেওঁ ইজৰাইলৰ লোকসকলৰ মাজৰ পৰা পাৰ্গত যোদ্ধাৰো মনোনীত কৰিলে আৰু তেওঁলোকক অৰামিয়াসকলৰ বিৰুদ্ধে প্ৰস্তুত কৰিলে। অৱশিষ্ট সৈন্যসকলক নিজৰ ভায়েক অবিশ্বয়ৰ শাসনত দিলে আৰু তেওঁ অমোনৰ সৈন্যসকলৰ বিৰুদ্ধে যুদ্ধৰ বাবে তেওঁলোকক শাৰী পাতিবলৈ দিলে। জোৱাবে ক'লে, যদি অৰামিয়াসকল মোতকৈ অধিক বলৱান হয়, তেন্তে অবিশ্বয় তুমি আহি মোক নিশ্চয় উদ্ধাৰ কৰিবা। কিন্তু যদি তোমাতকৈ অমোনৰ সৈন্যসকল অধিক বলৱান হয়, তেন্তে মই আহি তোমাক উদ্ধাৰ কৰিম। হাঁহিয়াল হোৱা, আমাৰ লোকসকলৰ আৰু আমাৰ ঈশ্বৰৰ নগৰবোৰৰ কাৰণে আহা আমি নিজকে সাহসী দেখুৱাওঁ হওক, কাৰণ জিহুৱাই তেওঁৰ উদ্দেশ্যে যি ভাল তাকেই কৰক। সেয়ে জোৱাব আৰু তেওঁ সৈন্যৰ জোৱানসকলে অৰামিয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আগুৱাই গ'ল। যিজনে ইজৰাইলৰ সৈন্যসকলৰ আগৰ পৰা পলাই যাবলৈ বাধ্য কৰালে, যেতিয়া অমোনৰ সৈন্যসকলে অৰামিয়াসকলক পলাই যোৱা দেখিলে, তেওঁলোকেও জোৱাবৰ ভায়েক অবিশ্বয়ৰ আগৰ পৰা পলাই নগৰলৈ ঘূৰি গ'ল। তেতিয়া জোৱাব অমোনৰ লোকসকলৰ পৰা ঘূৰি আহিল আৰু জেৰুচালেমলৈ উভতি গ'ল। যেতিয়া অৰামিয়াসকলে ইজৰাইলৰ দ্বাৰাই পৰাজিত হোৱা দেখিলে, তেতিয়া তেওঁলোকক পুনৰ শক্তিশালী কৰিবলৈ ইফ্ৰাটিছ নদীৰ সিপাৰে হদ্দেজৰৰ সৈন্যৰ সেনাপতি চুফকৰ লগত পঠিয়ালে। তেতিয়া দাউদে এই কথা ক'লে, তেওঁ সকলো ইজৰাইল লোকসকলক একগোট কৰি জৰ্ডন পাৰ হৈ তেওঁলোকৰ ওচৰলৈ আহিল। তেওঁ অৰামিয়াসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সৈন্যসকলক প্ৰস্তুত কৰিলে আৰু তেওঁলোকে তেওঁৰ সৈতে যুদ্ধ কৰিলে। অৰামিয়াসকল ইজৰাইলৰ পৰা পলাল আৰু দাউদে 7,000 ৰথী 40,000 পদাতিক সৈন্যক বধ কৰিলে। তেওঁ সৈন্যৰ সেনাপতি চুফকো বধ কৰিলে। যিসকল ৰজা হদ্দদেজৰৰ দাস আছিল তেওঁলোকে দেখিলে যে তেওঁলোক ইজৰাইলৰ দ্বাৰাই পৰাজিত হৈছে। তেতিয়া তেওঁলোকে দাউদৰ লগত শান্তি স্থাপন কৰিলে আৰু তেওঁলোকৰ পৰিচৰ্যা কৰিলে। অৰামিয়া লোকসকলে অমুনৰ লোকসকলক যিকোনো প্ৰকাৰে সহায় কৰিবলৈ ভয় কৰিলে। সেয়ে অৰামিয়া লোকসকলে অমুনৰ লোকসকলক কোনোপধ্যেই সহায় কৰিবলৈ ইচ্ছা নকৰিলে।